এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ বাবে কাইলৈ 14খন জিলাত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। এই পৰ্যায়ত সামৰি ল'বলগীয়া জিলাসমূহৰ ভিতৰত তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি জিলা আছে। ভোটগ্ৰহণৰ বাবে বিভিন্ন ভোটকেন্দ্ৰত নিয়োজিত বিষয়ববীয়াসকল ইতিমধ্যে কেন্দ্ৰসমূহলৈ ৰাওনা হৈছে। গোলাঘাট জিলাত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে আজি পুৱাৰে পৰা প্ৰিজাইডিং পলিং বিষয়াৰ লগতে নিৰাপত্তাৰক্ষীসকল নিজ নিজ ভোটকেন্দ্ৰ অভিমুখে যাত্ৰা কৰিছে। জিলাখনৰ 5টা বিধানসভা সমষ্টিৰ 20খন জিলা পৰিষদ, 108খন আঞ্চলিক পঞ্চায়ত আৰু 1080টা ৱাৰ্ডৰ বাবে ভোটগ্ৰহণ হ'ব। জিলাখনত স্থাপন কৰা 1164টা ভোটগ্ৰহণ কেন্দ্ৰত 7,89,125গৰাকী ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিব। ইয়াৰে 228টা ভোটগ্ৰহণ কেন্দ্ৰ মহিলা বিষয়াৰ দ্বাৰা পৰিচালিত হ'ব। শিৱসাগৰ জিলাতো কাইলৈ ভোটগ্ৰহণৰ বাবে দায়িত্বাহী বিষয়া তথা সুৰক্ষাকৰ্মীসকল সংশ্লিষ্ট ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হৈছেগৈ। জিলাখনৰ 5খন আঞ্চলিক পঞ্চায়ত, 12খন জিলা পৰিষদ, 82খন গাঁও পঞ্চায়ত আৰু 820টা ৱাৰ্ডৰ বাবে কাইলৈ ভোটগ্ৰহণ কৰা হ'ব। 858টা ভোটগ্ৰহণ কেন্দ্ৰত এই ভোটগ্ৰহণ কৰা হ'ব। জিলাখনত 2,291গৰাকী প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে। ইয়াৰে 216গৰাকী আঞ্চলিক পঞ্চায়ত, 37গৰাকী জিলা পৰিষদ আৰু 1,038গৰাকী গাঁও পঞ্চায়ত সদস্য পদৰ প্ৰাৰ্থী। জিলাখনত 5,11,151গৰাকী ভোটদাতা আছে। ধেমাজি জিলাতো কাইলৈ 5,10,537গৰাকী ভোটদাতাই 727টা ভোটগ্ৰহণ কেন্দ্ৰত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব পাৰিব। জিলাখনত 1,808গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। নিৰ্বাচনৰ বাবে নিয়োজিত 3,609গৰাকী বিষয়া কৰ্মচাৰীৰ লগতে সুৰক্ষাকৰ্মীসকল প্ৰয়োজনীয় সামগ্ৰী লৈ ভোটগ্ৰহণ কেন্দ্ৰসমূহলৈ ৰাওনা হৈছে। শ্ৰীভূমি জিলাত পঞ্চায়ত নিৰ্বাচন শান্তিপূৰ্ণভাৱে সম্পন্ন কৰিবলৈ জিলা আয়ুক্তই সকলো ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দায়িত্বত নিয়োজিত সকলোকে নিৰ্দেশ দিছে। এখন সংবাদমেলযোগে আয়ুক্তগৰাকীয়ে কয় যে এই নিৰ্বাচন নিকা আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসন দায়বদ্ধ। জিলাখনত 8,61,000 ভোটদাতাই কাইলৈ ভোটৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিব। বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ 34 সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে আজি কোকৰাঝাৰৰ দতমাৰ থুলুংগাপুৰীত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক বিভাগে নিখিল বড়ো ছাত্ৰ সন্থা আৰু বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম ন্যাসৰ উদ্যোগত এই অনুষ্ঠানৰ আয়োজন কৰে। বডোফাৰ স্মৃতিত শ্ৰদ্ধা জনাই আয়োজিত এই অনুষ্ঠানত ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নন্দিতা গাৰলোচা উপস্থিত থাকে। অনুষ্ঠানত বিটিচিৰ উপ মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰীকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। বডোফাৰ স্মৃতিত এপছুৱে আজি বিয়লি 5:30 বজাত বিটিআৰকে ধৰি ৰাজ্যৰ বিভিন্ন অঞ্চলৰ বাসগৃহ আৰু ৰাজহুৱা স্থানত 5,00,000 মাটিৰ চাকি আৰু মমবাতি জ্বলোৱাৰ সিদ্ধান্ত লৈছে। ইপিনে অসম চৰকাৰৰ উদ্যোগত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ 34 সংখ্যক মৃত্যুবাৰ্ষিকী উপলক্ষে আজি নতুন দিল্লীত হ'বলগীয়া এটা অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বডোফাৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰিব আৰু এম চি ডি পাৰ্কত এখন ৰাজহুৱা সভাত অংশ ল'ব। তেওঁ লগতে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামেৰে এটা পথৰো নামকৰণ কৰিব। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই বিশেষ অতিথি হিচাপে অংশ ল'ব। বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো আৰু দিল্লীৰ মেয়ৰ ৰাজা ইকবাল সিং অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব। ভাষাৰ ওজা হেমকোষ অভিধানৰ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাৰ স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। হেমচন্দ্ৰ বৰুৱাৰ 129 সংখ্যক মৃত্যু দিৱসৰ সৈতে সংগতি ৰাখি আজি গুৱাহাটী বিশ্ববিদ্যালয়ত থকা প্ৰতিমূৰ্তিস্থলীত ভাষাৰ ওজাগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে। বিশ্ববিদ্যালয়ৰ পৰিয়ালৰ লগতে ভাষাৰ ওজাগৰাকীৰ পৰিয়ালৰ উপস্থিতিত আয়োজিত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ সৈতে সংগতি ৰাখি সংক্ষিপ্ত স্মৃতিচাৰণ সভা, গছপুলি ৰোপণ কাৰ্যসূচীৰো আয়োজন কৰা হৈছে। চৰাইদেউ জিলাৰ বিশিষ্ট ক্ৰীড়া সংগঠক তথা সমাজসেৱিকা অঞ্জলি মোহন চেতিয়াক টাই আহোম যুৱ পৰিষদৰ চৰাইদেউ জিলা সমিতিয়ে কালি 2025বৰ্ষৰ বীৰাংগনা মূলা গাভৰু বঁটা প্ৰদান কৰে। এই বঁটাত আছে এখন চেলেং, গামোচা, জাপি, এখন হেংদাং, সম্বৰ্ধনা পত্ৰ আৰু এটা স্মাৰক পত্ৰ। অনুষ্ঠানৰ লগত সংগতি ৰাখি ব্লক চেন মৌং শীৰ্ষক স্মৃতি গ্ৰন্থ যোৰহাট মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডঃ দেৱব্ৰত শৰ্মাই উন্মোচন কৰে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি জয়পুৰৰ সোৱাই মানসিং ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত মুম্বাই ইণ্ডিয়ানছ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত যোৱা নিশা পঞ্জাব কিংছে চেন্নাই ছুপাৰ কিংছক 4 উইকেটত পৰাস্ত কৰে। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 1:40 বজাত শুনিবলৈ পাব।